এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগরিষ্ঠতাৰে শাসনাধিষ্ঠিত এন ডি এ মৰ্চাৰ পুনৰবাৰ চৰকাৰ গঠনৰ পথত অগ্ৰসৰ; ধেমাজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ; আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী; প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপজা দিন উপলক্ষে দেশজুৰি শিশু দিৱস পালন; আৰু কলকাতা টেষ্টৰ প্ৰথম দিনা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছৰ 159 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ এক উইকেটৰ বিনিময়ত 37 ৰাণ সংগ্ৰহ। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত 93 আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে 47 জয়লাভ কৰিছে আৰু 44 আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে 28 আসনত জয়লাভ কৰিছে আৰু 55 আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পাৰ্টীয়ে 4 আসনত জয়লাভ কৰিছে আৰু 15 আগবাঢ়ি আছে। হিন্দুস্তানী আৱাম মৰ্চায়ো 1 আসনত জয়লাভ কৰিছে আৰু 4 আসনত আগবাঢ়ি আছে। আৰ জে ডি নেতৃত্বাধীন মহাজোটবন্ধনে বৰ্তমানলৈকে কেৱল 7 আসনত জয়লাভ কৰিছে আৰু 24 আসনত আগবাঢ়ি আছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰশান্ত কিশোৰৰ জন সুৰজ পাৰ্টীৰ প্ৰদৰ্শন শোচনীয় দেখা গৈছে। শাসনাধিষ্ঠিত এন ডি এৰ সমৰ্থকসকলে ইতিমধ্যে পাটনাৰ ৰাজপথত বিজয় শোভাযাত্ৰা উলিয়াই বিজয় উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া কিছু সময় পাছতে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলক বিজয়ৰ বাবে শুভেচ্ছা জনাব। এন ডি এৰ নিশ্চিত বিজয়ক লৈ অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই এইদৰে কয়:
ঐতিহাসিক জয় ভাৰতীয় জনতা পাৰ্টী এন ডি এৰ বিকাশৰ ৰাজনীতি বিহাৰত জংগল ৰাজৰ অৱসান ঘটাইছে। আগতে আকৌ জংগলৰাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি মহাগোটবন্ধনে চেষ্টা কৰিছিল তাক সম্পূৰ্ণ নস্বাত কৰিছে বিহাৰৰ জনতাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি আস্থা, নীতিশ কুমাৰ ডাঙৰীয়াৰ প্ৰতি যি আস্থা, অৰ্থাৎ সমগ্ৰ এন ডি এৰ বিকাশৰ যি ৰাজনীতি, বিহাৰৰ উন্নয়নৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি আজি বিহাৰবাসীয়ে পৰিপক্ক মত দি আজি বিহাৰত পুনৰবাৰ এন ডি এ চৰকাৰ গঠন কৰাৰ সুযোগ দিছে। নিশ্চিতভাৱে বিহাৰে আগন্তুক সময়ত তেওঁলোকে যি পৰিপক্ক মতদান কৰিলে, এন ডি এক সমৰ্থন কৰিলে, তাৰ নিশ্চয় প্ৰতিদান পাব আৰু আমি সকলো আজি আনন্দিত।
বিহাৰ নিৰ্বাচনত এন ডি এৰ নিশ্চিত বিজয়ৰ পিছতেই অসমতো দলীয় কৰ্মীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মন্ত্ৰী কৃষ্ণেন্দু পালৰ নেতৃত্বত শ্ৰীভূমিত জিলা বিজেপি কাৰ্যালয়ত বিজয় উৎসৱ উদযাপন কৰা হয়। বিহাৰৰ জনতাই শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ বাবে এন ডি এক ভোট দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিহাৰৰ জনগণে এন ডি এৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁ ভোটদাতাসকলক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জনসমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচি বৰগাঁও বিধানসভা সমষ্টিত 3,370 আত্মসহায়ক গোটৰ 34,448 মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে। চিলাপথাৰৰ অকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনক এখন ভাল আঁচনি বুলি অভিহিত কৰি এইদৰে কয়:
আমাৰ চিচিৰ বৰগাঁও বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। 10,000 টকাৰ সদব্যৱহাৰ হলে পৰৱৰ্তী সময়ত আই মাতৃসকলক আমি 25,000 টকা আৰু তৃতীয় বছৰত 50,000 টকা দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ। মই ভাবোঁ এই আঁচনিখন খুব ভাল আঁচনি, অসমৰ সকলো অঞ্চলৰ মহিলাই ইয়াক আদৰণি জনাইছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফএম বেণ্ডৰ 101.6 মেগাহৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগ বৃদ্ধি হোৱাৰ বাবে বিভিন্ন জিলাত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পৰ্যন্ত 1706টা গাহৰি নিধন কৰিছে। জিলাখনৰ 29টা স্থানৰ 34খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা 9 নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আফ্ৰিকান চুৱাইন ফিভাৰৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ খুমটাইত আজি এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই ৰোগৰ কাৰণ, ল'বলগীয়া সাৱধানতা সম্পৰ্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়তো আফ্ৰিকান চুৱাইন ফিভাৰৰ সজাগতা সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। পশু চিকিৎসকসকলে সভাত গাহৰি পালকসকলক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ায়। আফ্ৰিকান চুৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহিৰাজ্যৰ পৰা অনা গাহৰি অসম বংগ সীমান্তত পৰীক্ষাৰ পাছত সংক্ৰমণ ধৰা পৰিলে সেই ঠাইতে নিধন কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো গাহৰি পালককে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে ইতিমধ্যে জানিবলৈ দিছে। আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ড০ শৰ্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্ৰিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে। ডিব্ৰুগড় জিলাৰ আটাইকেইখন শিক্ষানুষ্ঠানতে শিশু দিৱস পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰাৰ লগতে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধা জনায়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰি এই দিৱস পালন কৰে। ইয়াৰ লগতে অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলে জনতাৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী শীৰ্ষক গীতটো পৰিৱেশন কৰি প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। বিশ্বনাথ জিলাৰ গহপুৰৰ ৰজাবাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হৈছে। শিশুসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে ত্ৰিবেণী মইনা পাৰিজাতৰ উদ্যোগত আজি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ শিক্ষানুষ্ঠানসমূহতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বলদমাৰীৰ বালাৰ ভিতাপাৰা প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতাৰ মাজতে সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ ৰজাগড় মৌকুঁহ মইনা পাৰিজাতৰ সৌজন্যত শিশু দিৱস উপলক্ষে জিলাভিত্তিত 11-14 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ মাজত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাজ্যৰ সকলো বিদ্যালয়তে শিশু দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ শিক্ষা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাই স্কুলত এটা প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। প্ৰশাসনীয় ভৱনৰ আধাৰশিলাৰ লগতে অহা বৰ্ষৰ 20, 21 আৰু 22 মাৰ্চত বিদ্যালয়খনত হ'বলগীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে মন্ত্ৰী ডাঃ পেগুৱে লাইকুটা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।
সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ডেনিছ নাথে মিমিক্ৰী অৰ্থাৎ কণ্ঠ নকল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন কৰিছে। মঙলদৈ মহাবিদ্যালয় দলে নাট প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ডেনিছ নাথে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মানো অৰ্জন কৰে। এয়া আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে ডেনিছ নাথ।
মই মংগলদৈ মহাবিদ্যালয় এতিয়া তৃতীয় ষান্মাসিকত পঢ়ি আছো অসমীয়া বিভাগত। মই ক্লাছ 1-2 আছিলো চাগে, তেতিয়াৰ পৰা নাটকৰ লগত জড়িত, যিহেতু মোৰ মা দেউতাও নাটকৰ লগত জড়িত হৈ আছিলে, তেতিয়াৰ পৰা ৱৰ্কশ্বপ বিলাক আৰম্ভ কৰিলো, তেনেকে নাটক কৰা আৰম্ভ কৰিলো। আমাৰ জাগ্ৰত স্কুল অফ ড্ৰামা বুলি এটা ইনষ্টিটিউট আছে
মংগলদৈ,
তাৰ পৰাই আৰম্ভ কৰিলো শিকিবলৈ।
আৰু এই যে মিমিক্ৰী কৰাৰ কথা কৈছে, কণ্ঠস্বৰ তুমি নকল কৰা, তোমাৰ মিমিক্ৰী ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল, এইটো কেনেকে তোমাৰ মনলৈ আহিলে বা কাৰ পৰা অনুপ্ৰাণিত হলা?
আমাৰ ঋতুবৰ্ণ কলিতা ছাৰ, তেওঁৰ মুখৰ পৰা আচলতে প্ৰথম কণ্ঠস্বৰ নকলৰ মানে হেৰিবোৰ শুনিছিলো, তেতিয়া মানে মোৰ বস্তুটো ইণ্টাৰেষ্টিং লাগিল, নিজে পঢ়িবলৈ আৰম্ভ কৰিলো ঘৰতে। তাৰপাছত ইউটিউবত সেইবিলাক ভিডিঅ' চাবলৈ আৰম্ভ কৰিলো, তেনেকে শিকি 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 আজি 9-8 বছৰমান হব চাগে তেতিয়াৰ পৰা কৰি আহিলো। মই এজন এক্টৰ হে আচলতে।
তুমি মানে নিজকে অভিনেতা হিচাপে পৰিচয় দিয়ে ভাল পোৱা?
হয় হয়,
ডেনিছক পাইছো যেতিয়া, এটা মিমিক্রি কৰি কাৰ কণ্ঠস্বৰ নকল কৰি ভাল লাগে তোমাৰ?
আমাৰ জুবিন দাৰ ভাল লাগে।
এতিয়া আমাৰ শ্ৰোতাসকলক যদি জুবিন গাৰ্গৰে অকণমান যদি কণ্ঠস্বৰ শুনাই দিয়া।
তেওঁৰ নিচিনা বাৰু হব কোনো নোৱাৰে, কিন্তু তেওঁ জাষ্ট কণ্ঠস্বৰটো নকল কৰিবলৈ মই চেষ্টা কৰিছো। তেওঁ যদি কলে হয় এই মুহূৰ্তত কি কলে হয়, সেইটো প্ৰথম কথা, সেইটো ৰৈ ৰৈ পিনালে এখন মোৰ সপোনৰ চিনেমা আহিছে, মোৰ বহুত ভাল লাগিছে। সেইটো 31 তাৰিখে ৰিলিজ দিছে, আশা কৰিছো সকলোৱে চাইছে আৰু চাব। এখন চিনেমাখন সাগৰত আৰম্ভ হৈ সাগৰত হে গৈছে, তো সেইটোৱে কথা, সকলোৱে চাব।
আৰু যদি আমাৰ মুখ্যমন্ত্ৰীৰ ভাষাৰে কবলৈ যোৱা, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেনেকে কবা?
সকলোৱে যদি মাজনী আঁচনি পোৱা পায় মোৰ লগত যোগাযোগ কৰিলেই হ'ল দেই মাইনাসকল, ঠিক আছে? আৰু এইবাৰৰ পৰা ল'ৰাসকলক বুলেট দিয়াৰ ব্যৱস্থা কৰিব, ঠিক আছে? এনেকুৱা টাইপত কয় আৰু তেওঁ।
বহুত ধন্যবাদ, তোমাক পঢ়া শুনাৰ লগতে তোমাৰ আগ্ৰহৰ বিষয়ে সেই বিষয়েও আগবাঢ়ি যোৱা, তুমি আৰু অধিক সফল হোৱা বুলি আশা কৰিলো, তোমাৰ মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ তথা দেশৰ নাম উজ্জ্বল কৰিবা বুলি আশা কৰিলো।
ধন্যবাদ, ধন্যবাদ।
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ মথাউৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ কৰে। নাবাৰ্ডৰ 5 কোটি আৰু অইল ইণ্ডিয়া লিমিটেডৰ 4.5 কোটি টকাৰ পুঁজিৰে মথাউৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মথাউৰি মেৰামতি কাৰ্য সম্পূৰ্ণ হলে টিপাম তথা সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ সুৰক্ষিত হৈ থাকিব। মন্ত্ৰী হাজৰিকাই কয় যে বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থানৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি জন ধনৰ সুৰক্ষাৰ বাবে কাম কৰিছে। নিৰ্দিষ্ট সময়ত এই কাৰ্য সম্পন্ন হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক জিতু গোস্বামী আৰু তৰংগ গগৈও উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ গুইজানত আজি অনুষ্ঠিত স্বাস্থ্য শিবিৰত 18 বছৰ অনুৰ্ধ 2254 গৰাকী কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইয়াৰ পূৰ্বে জিলাখনৰ ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া সমষ্টিৰ স্বাস্থ্য শিবিৰসমূহত প্ৰায় 13,000 ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। আজিৰ শিবিৰৰ সামৰণিৰ পিছত জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি জিলাখনত আটাইকেইটা সমষ্টিত মুঠ 15,139টা শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে 1,776জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আদিলৈ প্ৰেৰণ কৰা হয়। কলকাতাৰ ইডেন গাৰ্ডেন্ছত আজি আৰম্ভ হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ আজি প্ৰথম দিনা ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত দক্ষিণ আফ্ৰিকাৰ বেটিং বিপৰ্যয় ঘটে। আলহী দলটোৰ প্ৰথম ইনিংছ 159 ৰাণত সমাপ্ত হয়। ভাৰতৰ হৈ জাছপ্ৰীত বুমৰাই 14 অভাৰত 27 ৰাণ দি 5টা উইকেট দখল কৰে। মহম্মদ ছিৰাজ আৰু কুলদীপ যাদৱে 2টাকৈ আৰু অক্ষৰ পেটেলে 1টা উইকেট দখল কৰে। ভাৰতে নিজৰ প্ৰথম ইনিংছ স্বাচ্ছন্দে আৰম্ভ কৰে যদিও ব্যক্তিগত 12 ৰাণত ভাৰতৰ অপেনাৰ যশস্বী জয়ছৱাল য়ানছেনৰ বলত আউট হয়। প্ৰথম দিনৰ সামৰণিত ভাৰতে 1টা উইকেটৰ বিনিময়ত 37 ৰাণ সংগ্ৰহ কৰিছে। কে এল ৰাহুলে 13 আৰু ৱাশ্বিংটন শ্বিণ্ডৰে 6 ৰাণত বেট ধৰি আছে। সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত 2খনকৈ আন্তৰ্জাতিক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। অহা 17-22 নৱেম্বৰলৈ গুৱাহাটীৰ সচলত ITF জুনিয়ৰ টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন 18 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ'ব। কাইলৈ পুৱাৰে পৰা কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ আৰম্ভ হ'ব। মুঠতে 66গৰাকী খেলুৱৈ কোৱালিফায়িং মেচ খেলাৰ পাছত ল'ৰা ছোৱালী উভয়ৰে পৰা 8গৰাকীকৈ মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। প্ৰতিযোগিতাত আয়োজক ভাৰতৰ লগতে জাৰ্মানী, আমেৰিকা, শ্ৰীলংকা, জাপান, হংকং, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, কাজাখাস্তান, ফ্ৰান্স, মালয়েছিয়া, তুৰস্ক আৰু মেক্সিকোৰ খেলুৱৈয়ে যোগদান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনাধিষ্ঠিত NDA মৰ্চাৰ পুনৰবাৰ চৰকাৰ গঠনৰ পথত অগ্ৰসৰ। ধেমাজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ। আফ্ৰিকান ছুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী। প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপজা দিন উপলক্ষে দেশজুৰি শিশু দিৱস পালন। আৰু কলকাতা টেষ্টৰ প্ৰথম দিনা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছৰ 159 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ 1 উইকেটৰ বিনিময়ত 37 ৰাণ সংগ্ৰহ।